প্ৰকাশিক বাক্য অধ্যায় ১৮। ইয়াৰ পাছে মই আন এজন মহা ক্ষমতা পোৱা দূতক স্বৰ্গৰ পৰা নমা দেখি, তেওঁৰ প্ৰতাপত পৃথিৱীখন দীপ্তিময় হল, তেওঁ বলৱান মাতেৰে ৰিঙিয়াই কলে,
বাবিল মহানগৰ পৰি পৰি আৰু ভূতবিলাকৰ বাসস্থান আৰু সকলো অসুচী আত্মাৰ বন্দীশাল আৰু আটাই অসুচী গিল্লগীয়া চৰাইৰ পিঞ্জৰা হল, কিয়নো সকলো জাতিবিলাক তাইৰ ব্যভিচাৰৰ ক্ৰোধ ৰূপ দ্ৰাক্ষাৰসৰ দ্বাৰাই পতিত হল, আৰু পৃথিৱীৰ ৰজাসকলে তাইৰে সৈতে ব্যভিচাৰ কৰিলে, আৰু তাইৰ ধনাৰম্বৰৰ প্ৰভাৱত পৃথিৱীৰ সদাগৰবিলাক ধনবন্ত হল।
পাছে এইদৰে কোৱা আন এক আকাশীবাণী শুনি,
এই মোৰ লোকসকল, তোমালোকে যেন তাইৰ পাপৰ ভাগি নোহোৱা আৰু তাইৰ উৎপাতৰ ভাগ নোপোৱা, এইকাৰণে তাইৰ পৰা ওলাই আহা, কিয়নো তাইৰ পাপ আকাশত লাগিল আৰু তাইৰ অপৰাধ ঈশ্বৰে সোঁৱৰণ কৰিলে, তাই যিদৰে দিলে তোমালোকেও সেইদৰে তাইক প্ৰতিফল দিয়া আৰু তাইৰ কৰ্ম অনুসাৰে দুগুণত দুগুণ প্ৰতিফল দিয়া, আৰু তাই যি পাণপত্ৰত ব্যয় যুগুত কৰিলে সেই পাণপাত্ৰত তোমালোকেও তাইলৈ দুগুণ ব্যয় যুগুত কৰা, তাই যিমান গৰ্ব আৰু ধনাৰম্বৰ কৰিছিল তাইক সিমান যাতনা আৰু সুখ দিয়া, কিয়নো তাই মনতে কৈছে,
মই ৰাণী হৈ বহি আছো, মই বিধৱা নহওঁ, মই সুখৰ দিন কেতিয়াও নেদেখিম,
এই হেতুকে মৃত্যু সুখ আকাল তাইৰ সকলো উৎপাত একেদিনাই উপস্থিত হব আৰু তাইক জুইত পুৰি পেলোৱা যাব, কিয়নো তাইৰ বিচাৰকৰ্তা প্ৰভু পৰমেশ্বৰ বলৱান।
আৰু পৃথিৱীৰ যি ৰজাসকলে তাইৰে সৈতে ব্যভিচাৰ আৰু ধনাৰম্বৰ কৰিছিল, তেওঁলোকে যেতিয়া তাইক পোৰাৰ ধোৱা দেখিব তেতিয়া তাইৰ নিমিত্তে ক্ৰন্দন কৰি হিয়া ভুকুৱাব আৰু তাইৰ যাতনাৰ ভয়ত দূৰথিয় হৈ এই কথা কব,
হায় হায় বাবিল মহানগৰ, পৰাক্ৰমী নগৰ, তুমি সন্তাপৰ পাত্ৰ, কিয়নো এঘণ্টাৰ ভিতৰতে তোমাৰ দণ্ডাজ্ঞা হল।
আৰু পৃথিৱীৰ সদাগৰবিলাকে তাইৰ নিমিত্তে ক্ৰন্দন আৰু শোক কৰিছে,
কিয়নো তেওঁবিলাকৰ বাণিজ্য দ্ৰব্য অৰ্থাৎ সোণ ৰূপ বহুমূলীয়া মণি মুকুতা সন সূতাৰ মিহি কাপোৰ বেঙেনা বৰণীয়া কাপোৰ পাট কাপোৰ সেন্দুৰ বৰণীয়া কাপোৰ চন্দন আদি কাঠ হাতী দাঁতৰ আটাই পাত্ৰ আৰু বহুমূল্য কাঠৰ পিতলৰ লোহাৰ আৰু মৰ্মৰ শিলৰ সকলো পাত্ৰ দালচেনি এলাচি ধূপ সুগন্ধি তেল ধূনা এঠা দ্ৰাক্ষাৰস তেল মিহি আটাগুৰি ঘেউদান মেৰ ঘোঁৰা আদি পশু ৰথ বন্দী আৰু মানুহৰ প্ৰাণ তেওঁবিলাকৰ এই সকলো দ্ৰব্য কোনেও নিকিনে আৰু।
আৰু তোমাৰ প্ৰাণৰ অভিলাষৰ ফলবোৰ তোমাৰ পৰা গুচিল আৰু সকলো শোভাজনক আৰু উজ্জ্বল বস্তু তোমাৰ পৰা নষ্ট হৈ গ'ল, মানুহে সেইবোৰ আৰু কেতিয়াও নাপাব।
এই সকলো বস্তুৰে যি সদাগৰবিলাক তাইৰ পৰাই ধনবন্ত হৈ গ'ল, তেওঁবিলাকে তাইৰ যাতনাৰ ভয়ত দূৰথিয় হৈ ক্ৰন্দন আৰু শোক কৰি ক'ব,
হায় হায়, সন সূতাৰ মিহি কাপোৰ আৰু বেঙেনীয়া বৰণীয়া আৰু সেন্দুৰ বৰণীয়া কাপোৰ পিন্ধা আৰু সোণ বহুমূলীয়া মণি আৰু মুকুতাৰে অলংকৃত হোৱা এই মহানগৰ সন্তাপৰ পাত্ৰ, কিয়নো এঘণ্টাৰ ভিতৰতে ইমান ধন সম্পত্তি নষ্ট হল।
আৰু সেই সকলো জাহাজৰ চাৰেংবিলাক, জাহাজৰ ঠায়ে ঠায়ে যোৱাবিলাক আৰু খালাচীবিলাক আদি কৰি যিমান সমুদ্ৰ ব্যৱসায়ী লোক আছে, সেই সকলোৱে দূৰৈথিয় হৈ তাইক পোৰাৰ ধোঁৱা দেখি ৰিঙিয়াই কলে,
এই মহানগৰৰ তুল্য কোন নগৰ আছে?
আৰু তেওঁবিলাকে নিজৰ মূৰত ধৰি পেলাই ক্ৰন্দন আৰু শোক কৰি ৰিঙিয়াই কলে,
হায় হায়, যি নগৰৰ ধনৰ বাহুল্যতাৰ দ্বাৰাই সাগৰত থকা জাহাজৰ গৰাকীবিলাক ধনবন্ত হৈ গ'ল, সেই মহানগৰ সন্তাপৰ পাত্ৰ, কিয়নো এঘণ্টাৰ ভিতৰতে তাইৰ ধ্বংস হল।
হে স্বৰ্গ আৰু পবিত্ৰ লোক, বাচনি আৰু ভাৱবাদীসকল, তোমালোকে তাইৰ বিষয়ে আনন্দ কৰা, কিয়নো ঈশ্বৰে তোমালোকৰ সুদ বিচাৰ তাইৰ ওপৰত সুদ বিচাৰ কৰিলে।
পাছে এজন বলৱান দূতে এখন বৰ জাতৰ নিচিনা শিল এচটা তুলি লৈ সাগৰত পেলাই কলে,
এইদৰে
বাবিল মহানগর বনেরে পেলোয়া হব, পাছত আর কেতিয়াও পোয়া না যাব। বিনা বজোয়া বিলাকর গায়ন বায়ন বিলাকর বাহি আর কালি বজোয়া বিলাকর মাত তোমার মাজত আর কেতিয়াও শুনা না যাব। আর কোন প্রকার শিল্পকারী লোক তোমার মাজত কেতিয়াও পোয়া না যাব, জাতর মাত তোমার মাজত কেতিয়াও শুনা না যাব, চাকির পোহর তোমার মাজত কেতিয়াও দেখা না যাব, আর দরা কন্যার মাত তোমার মাজত কেতিয়াও শুনা না যাব। কিয়নো তোমার সদাগর বিলাক পৃথিবীর প্রধান লোক আছে, কারণ তোমার মায়া কর্মর দ্বারাই সকল জাতি বিলাক ভ্রান্ত হল, আর ভাববাদী সকল আর পবিত্র বিলাক আদি করে যিমান লোকক পৃথিবীত বধ করা হল, সেই সকলের তেজ এই নগরের ভিতরত পোয়া গেল।